আনহাতে পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো সংগীতা শৰ্মাৰে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসমৰ নৱনিযুক্ত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ আজি শপত গ্ৰহণ, গুৱাহাটীৰ লোকসেৱা ভৱনত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা আয়ুক্ত সন্মিলন, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অহা 31 ডিচেম্বৰৰ পূৰ্বে নতুন পঞ্চায়তে দায়িত্ব ল'ব পৰাকৈ ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পোষকতা, কোকৰাঝাৰত আজি দুৰাণ কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ আজি তৃতীয় তথা অন্তিমখন খেল। অসমৰ নৱনিযুক্ত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে নৱনিযুক্ত ৰাজ্যপালগৰাকীক শপত বাক্য পাঠ কৰোৱাব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি দুপৰীয়া এই শপত গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে। শ্ৰীআচাৰ্যই ছিকিমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। আনহাতে ৰাজ্যৰ বৰ্তমানৰ ৰাজ্যপাল গোলাব চন্দ কাটাৰীয়াক পঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ প্ৰশাসক হিচাপে নিযুক্তি দিয়া হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বিভিন্ন ৰাজ্যৰ নতুন ৰাজ্যপালসকলক নিযুক্তি দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৱাহাটীৰ লোকসেৱা ভৱনত কালিৰে পৰা দুদিনীয়াকৈ জিলা আয়ুক্ত সন্মিলন অনুষ্ঠিত হৈছে। অসম অতি সোনকালে দেশৰ শীৰ্ষস্থানৰ এখন ৰাজ্য হিচাপে পৰিগণিত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। সন্মিলনৰ প্ৰথম দিনাৰ বৈঠকত কালি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্যত ভি আই পি সংস্কৃতি বন্ধ কৰাৰ বাবে জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে। তেওঁ কয় যে গুৱাহাটীৰ বাহিৰলৈ যোৱাৰ সময়ত মুখ্যমন্ত্ৰীৰ কনভয়ত এতিয়াৰে পৰা 10খনতকৈ অধিক গাড়ী থাকিব নোৱাৰিব। ইপিনে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী কোনো জিলালৈ ভ্ৰমণ কৰাৰ সময়ত তেওঁলোকৰ নিৰাপত্তাৰ বাবে বাঁহৰ বেৰিকেড দি জনসাধাৰণক হাৰাশাস্তি কৰাৰ পৰা বিৰত থাকি সুৰক্ষা ব্যৱস্থা অক্ষুণ্ণ ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। ৰাজ্যখনৰ উপ জিলাৰ কাম কাজসমূহ 2 অক্টোবৰত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰিছে। সেই অনুসৰি কামৰূপ জিলাত 2খন উপ জিলা হ'ব। প্ৰথমে অস্থায়ী কাৰ্যালয়ৰ পৰা উপ জিলাৰ কাম কাজসমূহ চলিব। একে সময়তে স্থায়ী কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্যও চলি থাকিব। আনহাতে উপ জিলা কাৰ্যালয়ৰ বাবে লোক নিৰ্মাণ বিভাগে প্ৰস্তুত কৰা নক্সা সংশ্লিষ্ট জিলা উপায়ুক্তসকলক আজিৰ সন্মিলনত দেখুওৱা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। আনহাতে উপ জিলাৰ মহকুমাধিপতিসকলক 2 অক্টোবৰৰ পূৰ্বে প্ৰশিক্ষণ দিয়া হ'ব বুলি প্ৰকাশ কৰাৰ লগতে 15 আগষ্টৰ পূৰ্বে প্ৰয়োজনীয় সকলো আচবাব অস্থায়ী কাৰ্যালয়লৈ নিবলৈ ডঃ শৰ্মাই নিৰ্দেশ দিয়ে। তেওঁ লগতে আয়ুক্তসকলক সপ্তাহত এদিন ক্ষেত্ৰ পৰ্যবেক্ষণ আৰু জিলাখনৰ বিশিষ্ট ব্যক্তিসকলৰ ঘৰলৈ যাবলৈও আহান জনায়। আনহাতে অতিৰিক্ত জিলা আয়ুক্তক সপ্তাহত দুদিন কাম কাজ চোৱা চিতা কৰাৰ নিৰ্দেশ দিয়ে। একে সময়তে দৈনিক 1/3 চৰকাৰী বিষয়াক জনসাধাৰণৰ মাজলৈ গৈ সমস্যাৰ বুজ লবলৈও মুখ্যমন্ত্ৰীয়ে আহান জনায়। প্ৰতি 15 দিনৰ অন্তত অভিভাৱক মন্ত্ৰীৰ সৈতে আয়ুক্তক ভিডিঅ' কনফাৰেন্সযোগে কাম কাজ সন্দৰ্ভত আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক আহান জনায়। প্ৰয়োজনত অভিভাৱক মন্ত্ৰীক জিলা ভ্ৰমণৰ বাবে আয়ুক্তই দাবী কৰিব পাৰিব বুলিও সন্মিলনতে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। একে সময়তে মুখ্যমন্ত্ৰীয়ে কয় যে ছেপ্টেম্বৰৰ ভিতৰত প্ৰতিখন জিলাত নতুন আঁচনি ৰূপায়ণ কৰিব লাগিব আৰু ৰূপায়িত নোহোৱা পুৰণা কামসমূহ সমাধানৰ চেষ্টা কৰা হ'ব। এই সন্মিলনতে শেহতীয়া বানত ক্ষতিগ্ৰস্তসকলক 12 আগষ্টত সাহায্য প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ক্ষতিগ্ৰস্ত গৃহ নিৰ্মাণৰ বাবে 1,20,000 টকা দিয়া হ'ব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সাহায্য প্ৰদানৰ 7 দিন পূৰ্বে মঞ্জুৰি পত্ৰ বিতৰণ কৰা হ'ব। এই সন্মিলনতে অহা মাহত লক্ষীমপুৰত কেবিনেট বৈঠক হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চলিত বৰ্ষৰ 31 ডিচেম্বৰৰ আগেয়ে নতুন পঞ্চায়তে দায়িত্ব ল'ব পৰাকৈ ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পোষকতা কৰিছে। পঞ্চায়ত সীমা নিৰ্ধাৰণৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ কাম সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কালি জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে। ইফালে কেবিনেট বৈঠক বা অন্য চৰকাৰী বৈঠকত দুপৰীয়া বা নিশাৰ সাজত সাধাৰণ নিৰামিষ আহাৰৰ ব্যৱস্থা কৰিবলৈও জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়া হয়। অহা 12 আগষ্টত হিতাধিকাৰীসকলক পুনৰ সংস্থাপন অনুদান বিবৃতি ব্যৱস্থাৰ জৰিয়তে প্ৰেৰণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। অৰুণোদয় আঁচনিৰ বিষয়ে ৰাইজক সজাগ কৰাৰ ব্যৱস্থা ল'বলৈ জিলা আয়ুক্তসকলক অনুৰোধ জনাই মুখ্যমন্ত্ৰীয়ে কয় যে 5-7% অৰুণোদয়ৰ ধন লাভ কৰা নাই। ৰাজ্যৰ 5টা সমষ্টিত ওচৰে উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এই সমষ্টিকেইটা হৈছে ধলাই, চিডলি, বঙাইগাঁও, বেহালী আৰু চামগুৰি। এই আটাইকেইটা সমষ্টিৰ বাবে 2021 চনত উপলব্ধ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ ভোটাৰ তালিকাসমূহ উপ নিৰ্বাচনৰ সময়লৈকে নৱীকৰণ কৰি ব্যৱহাৰ কৰা হ'ব। খচৰা ভোটাৰ তালিকা আজি প্ৰকাশ পাব। অহা 19 আগষ্টলৈ দাবী আৰু আপত্তি নিষ্পত্তিকৰণৰ ব্যৱস্থা কৰাৰ লগতে 20 আগষ্টত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। উল্লেখযোগ্য যে অনলাইনযোগে কোনো প্ৰ পত্ৰ দাখিল কৰা নহ'ব। বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় উদ্যানখনত কালি উদযাপিত আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱসৰ কাৰ্যসূচীত উদ্যোক্তাসকলে বাঘৰ সংখ্যা 60লৈ বৃদ্ধি পায় বুলি জানিবলৈ দিয়ে। তেওঁলোকে জনোৱা অনুসৰি 2010 চনত মানাহত বাঘৰ সংখ্যা কেৱল 10টাহে আছিল। যোৱা বছৰটোত এই সংখ্যা 48ৰ পৰা 49 আছিল। বিগত 14টা বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যানখনত বাঘৰ সংখ্যা ছগুণ বৃদ্ধি পোৱাটোৱে আশাৰ বতৰা কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জৰ কাৰ্যালয়ে কালি বনাঢ্য কাৰ্যসূচীৰে আয়োজিত আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱসৰ কাৰ্যসূচীত বন্যপ্ৰাণী বিষয়ক চিত্ৰ প্ৰদৰ্শনী, শিক্ষাৰ্থীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, বাঘৰ সংৰক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষা বিষয়ক সজাগতামূলক আলোচনা চক্ৰও অনুষ্ঠিত হয়। আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱসৰ লগত সংগতি ৰাখি কালি কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণৰ উদ্যোগত দিল্লীত আয়োজিত অনুষ্ঠানত দেশৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যানৰ লগতে কাজিৰঙাৰ 4গৰাকী বনকৰ্মী সাহসিকতাৰ বাবে পুৰস্কৃত কৰা হয়। বনকৰ্মী কেইগৰাকী হৈছে মিণ্টু দাস, দেৱজিৎ বৰা, গগন কাকতি আৰু সুনীল হাজৰিকা। শিক্ষা মন্ত্ৰালয়ে নতুন দিল্লীৰ মানেক্সা চেণ্টাৰৰ প্ৰেক্ষাগৃহত কালি সৰ্বভাৰতীয় শিক্ষা সমাগম 2024ৰ জৰিয়তে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰূপায়ণৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন কৰে। এই কাৰ্যসূচীত শিক্ষা আৰু দক্ষতা বিকাশ তথা উদ্যোগীকৰণৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষা আৰু উন্নয়ন ৰাজ্যমন্ত্ৰী ডঃ সুকান্ত মজুমদাৰ উপস্থিত থাকে। মন্ত্ৰীসকলে শিক্ষা মন্ত্ৰালয়ৰ এনইপি 2020 সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ শুভাৰম্ভ কৰে। ইয়াৰ ভিতৰত বিভিন্ন ভাৰতীয় ভাষা শিক্ষণৰ বাবে এটা টিভি চেনেলো মুকলি কৰা হয়। গোলাঘাট জিলাৰ এন এছ এ থিয়েটাৰ ছচাইটিৰ প্ৰেক্ষাগৃহত কালি গোলাঘাট জিলা ছাত্ৰ সন্থাই জিলাখনৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা বিশেষ কৃতিত্বৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনায়। এই অনুষ্ঠানত উপস্থিত থাকি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ছাত্ৰ ছাত্ৰীসকলক নতুন শিক্ষানীতিৰ ওপৰত বক্তব্য আগবঢ়ায়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইবা শতাধিক ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা কাৰ্যসূচীত বিশিষ্ট সাংবাদিক মনোজ গোস্বামী, দীপেন দত্তৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
पारंपरिक साक्ष्य भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू आजाद भारत के अपने कानून।
तारीख पर तारीख युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू आजाद भारत के अपने कानून।
কোকৰাঝাৰ জিলাত আজিৰে পৰা দুৱাৰ কাপ ফুটবল প্ৰতিযোগিতাৰ খেলসমূহ অনুষ্ঠিত হ'ব। সেই উপলক্ষে বৰমান স্বায়ত্তশাসিত অঞ্চলত ফুটবল আন্তঃগাঁথনি ব্যাপক উন্নয়ন কৰা হৈছে। কোকৰাঝাৰ জিলাৰ চাই ষ্টেডিয়ামত কালি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰুৱাই হাইটেক স্মাৰ্ট স্প্ৰিংকলাৰ আৰু ইণ্টাৰনেচনেল ড্ৰেনেজ ছিষ্টেমৰ সুবিধাযুক্ত নতুন খেলপথাৰখন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত শ্ৰীবৰুৱাই কয় যে বিটিআৰৰ ক্ৰীড়া আন্তঃগাঁথনিৰ নতুন সংযোজনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ অপৰিসীম সম্ভাৱনা প্ৰদৰ্শন কৰিবলৈ অঞ্চলটোৰ ক্ৰীড়া প্ৰতিভাক সবল কৰি তুলিব। ইয়াৰ ফলত তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো দ্ৰুতভাৱে অভ্যস্ত হ'ব পাৰিব বুলি তেওঁ কয়। এই উদ্বোধনী অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য ডাওগৈচা বড়ো, বিধায়ক লৰেঞ্চ পিছলাৰীকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাত 6খন লীগ মেচ আৰু 1খন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। ভাৰত আজি শ্ৰীলংকাৰ বিৰুদ্ধে 3খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত পাল্লিকেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত খেলোৱা হ'ব। ভাৰতে ইতিমধ্যে 2-0 ফলাফলেৰে শৃংখলাত অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। পেৰিছ অলিম্পিকত আজি ভাৰতৰ মনু ভাকেৰ আৰু সৌৰভজিৎ সিঙে 10 মিটাৰ এয়াৰ পিষ্টল মিক্সড টীম শিতানত ভাৰতৰ দ্বিতীয়টো পদকৰ বাবে খেলত অৱতীৰ্ণ হ'ব। দলটোৱে কালি ব্ৰঞ্জৰ পদকৰ বাবে ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে। দ্বিতীয়টোৱে আজি ভাৰতীয় সময় অনুসৰি দিনৰ 1 বজাত দক্ষিণ কোৰিয়াৰ অহো ইয়ে জিন আৰু লি ৱনহোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আইচলেণ্ড আজি মুঠ 6গৰাকী ভাৰতীয় খেলুৱৈয়ে পুৰুষ আৰু মহিলা উভয় শিতানত ব্যক্তিগত শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ব্যক্তিগত শাখাৰ প্ৰথম ৰাউণ্ডৰ এই খেলসমূহ ভাৰতীয় সময় অনুসৰি আজি বিয়লি 5:14 বজাত আৰম্ভ হ'ব। ৱেইঙৰ পুৰুষৰ ছিংগলছৰ স্কাইছ শিতানত ভাৰতৰ বলৰাজ পানোৱাৰে ছেমি ফাইনেলত স্থান নিশ্চিত কৰাৰ বাবে আজি চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব। ইফালে ভাৰতীয় পুৰুষ হকী দলে কালি পেৰিছ অলিম্পিকৰ পুল বিত আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলা খেলখন 1-1 গ'লত ড্ৰ হয়। খেলখনৰ প্ৰথমাৰ্ধত লুকাছ মাৰ্টিনেজে আৰ্জেণ্টিনাক অগ্ৰগতি প্ৰদান কৰে যদিও অন্তিম সময়ত ভাৰতৰ অধিনায়ক হৰমনপ্ৰীত সিঙে গলটো পৰিশোধ কৰে। ভাৰত পৰৱৰ্তী খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 2-1 গ'লৰ ব্যৱধানত পৰাস্ত হোৱা আনন্দ বোধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:45 আৰম্ভ হ'ব। ভাৰতে সম্প্ৰতি 6টা দলৰ পুল বিত 2খন খেলৰ পৰা 4 পইণ্ট লাভ কৰি তৃতীয় স্থানত আছে। কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ ভাৰতে পুল বিৰ শীৰ্ষ 4টা দলৰ ভিতৰত থাকিব লাগিব। পুল বিত সম্প্ৰতি বেলজিয়াম শীৰ্ষত থকাৰ বিপৰীতে অষ্ট্ৰেলিয়া দ্বিতীয় আৰু আৰ্জেণ্টিনা চতুৰ্থ স্থানত আছে। ইফালে বেডমিণ্টনত ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেনে পুৰুষৰ ছিংগলছৰ গ্ৰুপ এলৰ এখন খেলত কালি বেলজিয়ামৰ জুলিয়ান কাৰ্ডিক পৰাস্ত কৰি প্ৰথম জয় সাব্যস্ত কৰে। 43 মিনিট জোৰা খেলখনত ভাৰতীয় খেলুৱৈগৰাকীয়ে 21-19, 21-14 ৰানত বিজয় নিশ্চিত কৰে। খেলুৱৈগৰাকী আজি গ্ৰুপৰ অন্তিমখন খেলত এছিয়া চেম্পিয়ন জোনাথন ক্ৰিষ্টৰ মুখামুখি হ'ব। বেডমিণ্টনৰ পুৰুষৰ ডাবলছত ভাৰতৰ সত্বিক ছাইৰাজ ৰাংকী ৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটিটো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ সুবাদত যুটিটো অলিম্পিকৰ ইতিহাসত বেডমিণ্টনৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতৰ প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে। অৱশ্যে আৰ্চিত ধীৰাজ ব্ৰহ্মদেৱে, তৰুণ দীপৰায় আৰু প্ৰবীণ যাদৱক লৈ গঠিত ভাৰতীয় পুৰুষৰ দলটো কালি কোৱাৰ্টাৰ ফাইনেলত তুৰস্কৰ বিৰুদ্ধে 6-2 ফলাফলত পৰাজিত হয়। এতিয়া আজি গুৱাহাটীতে প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে জ্যোতিৰাণী ডেকাই। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহত বিভিন্ন বাতৰিয়ে প্ৰথম পৃষ্ঠাত স্থান অধিকাৰ কৰিছে। 15 আগষ্টৰ পৰা চৰকাৰী হাস্পতালত 20% মাচুল বৃদ্ধি হোৱাৰ লগতে এক্স-ৰে, চিটি স্কেন, MRI পৰীক্ষাৰ নিৰিখ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰি অসমীয়া প্ৰতিদিন কাকতৰ শিৰোনাম 20% বাঢ়িব চৰকাৰী চিকিৎসাৰ মাচুল। সংসদৰ বাজেট অধিৱেশনৰ ষষ্ঠ দিনা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপি দলক তীক্ষ্ণ সমালোচনা কৰে। প্ৰদূষণৰ ওপৰত 21শ শতিকাৰ নতুন চক্ৰব্যূহ শিৰোনামেৰে দৈনিক অসম কাকতে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে। এতিয়াৰে পৰা চৰকাৰী বৈঠকত মাছ মাংস পৰিৱেশন কৰিব নোৱাৰিব। কেৱল ৰাজ্যিক অতিথিখিনি আমিষ আহাৰ দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। এই বাতৰিটো আমাৰ অসম কাকতে নিৰামিষ কৰাৰ নিৰ্দেশ চৰকাৰী বৈঠক শিৰোনামেৰে প্ৰকাশ কৰিছে। অৰুণোদয় আঁচনিত বৃহৎ কেলেংকাৰী শিৰোনামেৰে দৈনিক অগ্ৰবীত কাকতে প্ৰকাশ কৰা বাতৰিটোত অৰুণোদয় আঁচনিৰ 7% হিতাধিকাৰীৰ ধন দালালে আত্মসাত কৰাৰ বিষয়ে সবিশেষ প্ৰকাশ কৰিছে। অহা 31 ডিচেম্বৰৰ ভিতৰত ৰাজ্য নৱ পঞ্চায়ত নিৰ্বাচন শিৰোনামেৰে জিলা আয়ুক্তসকলৰ সৈতে লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰীৰ বৈঠকৰ বাতৰিটো দৈনিক জনভূমি কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসম আৰক্ষীৰ পোছাকত নতুনত্ব অনাৰ পৰিকল্পনা কৰা হৈছে। এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰি নিয়মীয়া 12টা কাকতৰ শিৰোনাম খাকি আঁতৰিব, বিষয়া জোৱানৰ ইউনিফৰ্ম হ'ব কেমোফ্লেজ। সীমান্তত পুনৰ কাৰ্গিল যুদ্ধৰ উপমুকনি কাশ্মীৰত সোমাই পাকিস্তানৰ 600 কামাণ্ডো শিৰোনামেৰে অসমৰ খবৰ কাকতে জম্মু কাশ্মীৰত পাকিস্তানৰ গোপন ৰণচালীৰ বাতৰিটোক সবিস্তাৰে প্ৰকাশ কৰিছে। নিযুক্তি কেলেংকাৰীত জড়িত ৰাকেশ পালসহ অন্যান্য অভিযুক্তৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে ৰাকেশ পাল গেটছ 14 ইয়াৰ্ছ জেইল স্পান ইন APSC কেচ ফৰ জব স্কেম শিৰোনামেৰে প্ৰকাশ কৰিছে। ৰাজ্যত ভাৰতীয় সংস্কৃতি নচলিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ আগেই দ্য চেণ্টিনেল কাকতে ডনট এনকাৰেজ ভিআইপি কালচাৰ চেণ্টেলছ ডিচিজ শিৰোনামেৰে প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে ভূৱনেশ্বৰ ৰামমন্দিৰলৈ মাজুলী জৰা কাজি নেমুৰ ৰপ্তানি, অযোধ্যাৰ ৰাম মন্দিৰৰ চিত্ৰৰে নিৰ্মাণ 34 লাখ টকীয়া হাতঘড়ী ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। অসমৰ নৱনিযুক্ত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আজি শপত গ্ৰহণ। গুৱাহাটীৰ লোকসেৱা ভৱনত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা আয়ুক্ত সন্মিলন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা অহা 31 ডিচেম্বৰৰ পূৰ্বে নতুন পঞ্চায়তে দায়িত্ব ল'ব পৰাকৈ ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পোষকতা। কোকৰাঝাৰত আজি দুৰংকা ফুটবল প্ৰতিযোগিতা আৰম্ভ আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ 3খনৰ T20 ক্ৰিকেট শৃংখলাৰ আজি তৃতীয় তথা অন্তিমখন খেল। আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।